Ea Akakbani. বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহত আছে, উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্ৰয়োজনীয় বুলি নতুন দিল্লীত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে মত প্ৰকাশ কৰিছে। অপাৰেচন সিন্দুৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বীৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদী কাৰ্যকলাপক উদঙাই দিয়াৰ উদ্দেশ্যে ভিন ভিন দেশলৈ ৰাওনা হ'বলগীয়া বহুদলীয় সাংসদৰ আন এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আজি বাৰ্তালাপ কৰিব। কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ NIA আদালত গঠন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্ৰয়োজনীয়। আজি নতুন দিল্লীত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে বিনিয়োগকাৰীসকলক উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনাই কয় যে বৰ্তমান উত্তৰ পূৰ্বাঞ্চল সুযোগৰ ভূমি হৈ পৰিছে। উত্তৰ পূৰ্বাঞ্চলক তেওঁ শক্তি আৰু ছেমিকণ্ডাক্টৰৰ মূল চাবিকাঠি বুলিও উল্লেখ কৰে। উত্তৰ পূৰ্বাঞ্চলক বৈচিত্ৰময় অঞ্চল হিচাপে আলোকপাত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বিচিত্ৰতাই ভাৰতৰ প্ৰধান শক্তি। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে সন্ত্ৰাসবাদী আৰু মাওবাদীৰ ক্ষেত্ৰত চৰকাৰে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। এই সন্মিলনতে শ্ৰীমোদীয়ে লগতে কয় যে ইষ্ট অৰ্থাৎ পূব মানে এম্পাৱাৰ বা সবলীকৰণ, শক্তি আৰু পৰিৱৰ্তন। তেওঁ এই কথাও আঙুলিয়াই দিয়ে যে উত্তৰ পূৰ্বাঞ্চলক এসময়ত ফ্ৰণ্টিয়াৰ ৰিজন বুলিও কোৱা হৈছিল। তেওঁ উত্তৰ পূৰ্বাঞ্চলক পৰ্যটনৰ ৰম্যভূমি বুলি উল্লেখ কৰি কয় যে এই অঞ্চল গোলকীয় সন্মিলন, সংগীত সন্মিলন আৰু আকৰ্ষণীয় বিবাহৰ স্থান হিচাপে পৰিগণিত হোৱাৰ যথেষ্ট থল আছে। এই সন্মিলনত অংশগ্ৰহণ কৰি উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা উন্নয়নৰ বাবে কাম কৰি আহিছে। তেওঁ কয় যে এই অঞ্চলটোত বৰ্তমান 17টা বিমানবন্দৰ আছে য'ত 2000তকৈ অধিক বিমানৰ দৈনিক আহ যাহ হয়। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ দক্ষিণ পূব এছিয়াৰ আন্তৰ্জাতিক কৰিডৰ হৈ পৰিব বুলিও আশা প্ৰকাশ কৰে। দুদিনীয়া এই সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ পূৰ্বাঞ্চলক সুযোগৰ ভূমি হিচাপে আলোকপাত কৰি বিশ্ব আৰু ঘৰুৱা বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰা। এই দুদিনীয়া সন্মিলনত মন্ত্ৰী পৰ্যায়ৰ সত্ৰ, বৈঠক, ষ্টাৰ্টআপ তথা বিনিয়োগত উদগনি যোগোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কীয় প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। সন্মিলনত ঘাইকৈ পৰ্যটন, আতিথ্য, কৃষি, খাদ্য প্ৰসংস্কৰণ আৰু আনুষংগিক খণ্ড, বস্ত্ৰশিল্প, হস্তশিল্প, স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশ, তথ্য প্ৰযুক্তি, আন্তঃগাঁথনি, পৰিবহণ, শক্তি, মনোৰঞ্জন আৰু ক্ৰীড়া ক্ষেত্ৰৰ বিনিয়োগৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। অপাৰেচন সিন্দুৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বীৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্ৰীশ্বাহে অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে চৰকাৰৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা, চোৰাংচোৱা সংস্থাৰ যথাৰ্থ তথ্য আৰু সেনাবাহিনীৰ সাহসৰ শলাগ লয়। নতুন দিল্লীত আয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে সীমান্ত সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ বাহিনীসমূহে সাহসেৰে পাকিস্তানৰ বিৰুদ্ধে যুঁজ কৰি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ সামৰ্থক প্ৰতিপন্ন কৰে। পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদী কাৰ্যকলাপক উদঙাই দিয়াৰ উদ্দেশ্যেৰে ভাৰতে বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা 7টা প্ৰতিনিধি দলৰ মাজৰ DMK-ৰ সাংসদ কানিমুচি কৰুণানিধিৰ নেতৃত্বাধীন দলটো আজি মস্কোত উপস্থিত হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী কৰুণানিধিয়ে ৰাছিয়াক ভাৰতৰ কৌশলগত সহযোগী দেশ বুলি অভিহিত কৰি কয় যে কূটনৈতিক বিষয় আৰু বাণিজ্যৰ ক্ষেত্ৰত উভয় দেশে একেলগে কাম কৰি আহিছে। ভাৰতবৰ্ষ সততে সন্ত্ৰাসবাদীৰ আক্ৰমণত কবলত পৰা বিষয়টো সন্দৰ্ভত ৰাছিয়াক অৱগত কৰোৱাটো গুৰুত্বপূৰ্ণ বুলি তেওঁ মত প্ৰকাশ কৰে। কানিমুঝি কৰুণানিধিৰ নেতৃত্বাধীন বহুদলীয় প্ৰতিনিধি দলটোৱে তেওঁলোকৰ ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত স্পেইন, গ্ৰীচ, শ্লোভেনিয়া আৰু লাটভিয়া ভ্ৰমণ কৰিব। JDUৰ সাংসদ সঞ্জয় ঝাৰ নেতৃত্বত যোৱা আন এটা দলে ইতিমধ্যে জাপানৰ টকিঅ'ত ব্ৰাজিল, অষ্ট্ৰেলিয়া, কলম্বিয়া, গ্ৰীচ আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত আৰু কূটনীতিবিদসকলৰ সৈতে আলোচনা কৰে। এই আলোচনাৰ সময়ত শ্ৰীঝাই তেওঁলোকক অৱগত কৰায় যে সমগ্ৰ বিশ্বত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপসমূহৰ সৈতে কিবা নহয় কিবা প্ৰকাৰে পাকিস্তান জড়িত হৈ থকাটো সম্প্ৰতি নিয়মীয়া হৈ পৰিছে। ভাৰতীয় নাগৰিকৰ যিকোনো ধৰণৰ হানি বিঘিনি হলে ভাৰতে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবই বুলি তেওঁ লগতে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ বহুদলীয় প্ৰতিনিধি দলটোৱে টকিঅ'ত জাপানৰ বৈদেশিক মন্ত্ৰী টাকেশি ইয়াকাক সাক্ষাৎ কৰি সন্ত্ৰাসবাদ বিৰোধী যুঁজখনৰ বাবে জাপানৰ সহযোগিতা বিচাৰে। তেওঁলোকৰ বৈঠকৰ সময়ত জাপানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে পাহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে এই আক্ৰমণত আহতসকলৰ প্ৰতিও সহমৰ্মিতা প্ৰকাশ কৰে। সন্ত্ৰাসবাদক কোনো কাৰণতে যুক্তিসংগত হিচাপে আখ্যা দিব নোৱাৰি বুলি মত প্ৰকাশ কৰি তেওঁ সন্ত্ৰাসবাদ বিৰোধী যুঁজত জাপান সদায়ে ভাৰত তথা সমগ্ৰ বিশ্বৰ সৈতে একেলগ হৈ আছে বুলিও ন দি কয়। টকিঅ'ত থকা সময়ছোৱাত ভাৰতীয় প্ৰতিনিধি দলটোৱে জাপানৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী য়োশিহিদে ছুগা আৰু দেশখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় সংসদীয় সমিতিৰ অধ্যক্ষ টাকাশি এণ্ডোকো সাক্ষাৎ কৰি যিকোনো ধৰণৰ সন্ত্ৰাসবাদক উৎখাত কৰাৰ হকে ভাৰতৰ সংকল্পবদ্ধতাক দোহাৰে। শিৱসেনাৰ সাংসদ ডঃ শ্ৰীকান্ত সিন্ধেৰ নেতৃত্বৰ আন এটা দলে উচ্চস্তৰীয় সৰ্বদলীয় প্ৰতিনিধি দল কালি আবুধাবিত উপস্থিত হয়। চাৰিখন ৰাষ্ট্ৰক সামৰি ল'বলগীয়া এই ভ্ৰমণৰ আৰম্ভণিত তেওঁলোকে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ নেতৃত্ব আৰু সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ শূন্য সহনশীলতাৰ বিষয়ে দোহাৰে। উল্লেখযোগ্য যে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিষয়ে সমগ্ৰ বিশ্বক অৱগত কৰোৱাৰ উদ্দেশ্যে গঠন কৰা ভাৰতৰ আন চাৰিটা বহুদলীয় প্ৰতিনিধি দল শীঘ্ৰেই ভিন ভিন দেশ অভিমুখে ৰাওনা হ'ব। ভাৰতৰ সন্ত্ৰাস বিৰোধী কঠোৰ স্থিতিৰ বিষয়ে বিশ্ববাসীক অৱগত কৰোৱাৰ উদ্দেশ্যে ভিন ভিন দেশ অভিমুখে ৰাওনা হ'বলগীয়া বহুদলীয় সাংসদৰ আন এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আজি সন্ধিয়া বাৰ্তালাপ কৰিব। উল্লেখযোগ্য যে বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডা, কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু এন চি পিৰ সুপ্ৰিয়া সুলে নেতৃত্বাধীন বহুদলীয় প্ৰতিনিধি দলকেইটা কাইলৈ আৰু বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদ নেতৃত্বাধীন আন এটা দল পৰহিলৈ তেওঁলোকৰ নিজ নিজ দলৰ নিৰ্ধাৰিত লক্ষ্যস্থান অভিমুখে ৰাওনা হ'ব। বৈজয়ন্ত পাণ্ডা নেতৃত্বাধীন দলটোৱে ছৌদি আৰব, কুৱেইট, বাহৰেইন আৰু আলজেৰিয়া ভ্ৰমণ কৰিব। শশী থাৰুৰ নেতৃত্বত যাবলগীয়া দলটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ, পানামা, গায়ানা, ব্ৰাজিল আৰু কলম্বিয়া, সুপ্ৰিয়া সুলেৰ নেতৃত্বৰ দলটোৱে ইজিপ্ত, কাটাৰ, ইথিঅপিয়া আৰু দক্ষিণ আফ্ৰিকা আৰু ৰবিশংকৰ প্ৰসাদ নেতৃত্বাধীন দলটোৱে ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইউৰোপীয় সংঘ, ইটালী আৰু ডেনমাৰ্ক ভ্ৰমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে ভিন ভিন দেশৰ নেতৃবৰ্গক অৱগত কৰাব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এ তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে বিশেষ আদালত হিচাপে অভিহিত কৰিছে। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি সমগ্ৰ মণিপুৰ এই আদালতৰ আওতাৰ ভিতৰত পৰিব। এনে আই এ ৰাজ্যখনত 2023 চনৰ 3 মে'ত সূত্ৰপাত হোৱা নৃগোষ্ঠীয় সংঘৰ্ষৰ সৈতে জড়িত 3টা গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত কৰি আছে। ইয়াৰ ভিতৰত জেৰিবামত 6গৰাকী মহিলা আৰু শিশুৰ অপহৰণ আৰু হত্যাৰ ঘটনা অন্যতম। উল্লেখযোগ্য যে মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পাছত যোৱা 13 ফেব্ৰুৱাৰীত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেন ডিয়েগত কালি সংঘটিত এখন ব্যক্তিগত জেট বিমানৰ দুৰ্ঘটনাত কমেও 2জন লোকে প্ৰাণ হেৰুৱাইছে। 6জন ব্যক্তিক কঢ়িয়াই নিয়া বিমানখন ডাৱৰীয়া বতৰৰ বাবে উচ্চ শক্তিসম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ছেন ডিয়েগৰ আৰক্ষী বিভাগে জনোৱা মতে এই দুৰ্ঘটনাত কোনো স্থানীয় লোক হতাহত হোৱা নাই। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি আকৌ এবাৰ। উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্ৰয়োজনীয় বুলি নতুন দিল্লীত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে মত প্ৰকাশ কৰিছে। পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদী কাৰ্যকলাপক উদঙাই দিয়াৰ উদ্দেশ্যে ভিন ভিন দেশলৈ ৰাওনা হ'বলগীয়া বহুদলীয় সাংসদৰ আন এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আজি বাৰ্তালাপ কৰিব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।